Good evening, Ito Akashwani Kohima. Samlaga Kobo Puria Sim Kungongla. Pohela Headlines. President Draupadi Murmu Bakoisi ISRO ra khali space sector din hoy kintu deshlaga socio economic unnati karone dangor kam kori dise EDC worker Renbomo Izongra town councillors logodi bhalba bhavana kori kina faisla kan banabuli koi dise Director of Technical Education Nagaland ba Assam Downtown University logot ekta MOU sohi korise aro Lok Sabha MP Sabomaran Jamia ba Akashwani Kohimadi ahigena section heads pra represent korea officials logodi batchit korise itia pura khobor President Draupadi Murmu ba koise ki Indian Space Research Organization ISRO do khali space sector ekla din hoy kintu desh laga socio economic unnati dibi dorkar motob diyese tar ba sobse pehla ba National Space Day program Nai Delhi de aji kotha koriya samoy to koise President ba koise ki health transportation environment energy security IT aru dusra bishi sectors kando space sector de uthia bra motob paise President ba koise ki space exploration ba manukhan laga takot uthai dise bhavana thakia do asli de bodli kori dise aru universe laga secrets kan do bhi khola rakhi dise tar ba koise ki ISRO laga chandrayan ba kitia moon de land kori se itu do sob indian karone sobse dangor somoy ta thakise Wuka Town Council laga dedication ceremony to VDB Community Hall di aji rakhise Pastor Wuka Town Baptist Church Reverend Abimo Jongyopra dedicatory prathana to dise notum elected councillors banijo official kam do August 27 tarikh pra suru hobole ase EDC Wuka Renbomo Izongbra taikhan lago decisive hobole aro nature faisla di thik khara koribole monothai dise aro balbra bhavana korikena faisla lobole koise kini mane galti faisla par samaj lokodi dukani dibole ase Izongbra councillors lokodi Community oriented unnati de dorkar rakhibole aro nijor ekla labh karone bhavana na koribole onurodh kori dise tar ba team bhitore biswas rakhibole dorkar aro sob faisla de bhal biya sob bhal pra kotha bata koriya pasodi sob laga monjur faisla banabole koi dise EDC ba taikar lokode resilient hobole umit nahara bole aro bhal nimiti hotai kam koribole monothai dise ekta balanced technically Education ecosystem manedi bo karone Directorate of Technical Education Nagaland ba ekta MOU to Assam Downtown University lokodi sohi korise itobra sob lab hobole program rakhibole activities banai gina students machuti training dibole research of faculty exchange laga field di milai gina kam koribole aru duita party kan majudi jorai gina mel milapti kam koribole ase Member of Parliament Lok Sabha S. Sabomaran Jamia Bra Aji Akashwani Kohimadi Ahegena Alag Alag Section Heads Bra Represent Korea Officials Lokodi Batchit Korese Jamia Lokodi Working President Nagaland Pradesh Congress Committee Kriti Tenyobi Ahise Lok Sabha MP Bra Officers Lokodi Batchit Korea Samoy Kwesi Kitai Visit Korea Do Organization Laka Kam Khan Jari Thakya Aro Duk Tiktari Khan Bhalpa Buchibo Karni Ahise Taiba Officers Our Staff Lokodi State Laka Manukhan Siva Kuriani Mitibi, Mun Kushi Janidise, Jamirba, Akashwani Kohima, Bahal Kuri Dikina, Unuti Diboli, Paria Mudopsop, Dibokarnibi, Biswas Janidise, Head of Program, Aro Assistant Director Program, Abino Lashobra, Lok Sabha MP Logodi, Talaga Somoy Dikina, Station Di Ahyakani Dhaniaba Dise, MP Logodi Studios, Aro Itulaga Kam Juli Thakyakanbi Dikhaidise. Second Jom Fear 2024 Jondo Chichamifo Mecho Krotobra Joga Kurisi Itudwaji Chichama Bostidi Rakise Jom Fear Bra Agricultural Products Bishi Harvest Kuriado Bikri Kurigena Parhai Dibuli Jom Kando Kohima District Nichidi Chichamadi Nicho Rupia Kanase Kroto Chairperson Nikonyo Reprio Prakwisi Jom Fear Jondo 2023 Disur Kurisi Itudo Ekta annual activity hisabi jari rakhibole ase. Tarbar kosi etu do bosti laga alag alag groups laga mehnat kam hoikena. Tai khan bra exhibition rakhigena nature organic produce bikri koriya bra. Sob pariwar laga joka boisa di mudob dikena parhai dibole ase. রপ্রিয় পরা কৈছে সবচে পহলা ঝুম ফিয়াদে বস্তি মানুকাংবা বিক্রি করিয়াবা 1 কোটি টাকা উপর কামাই লৈছে আর 2 কোটি টাকা তক কামা বলি ভাবনা আছে 20টা স্টল সপরদি কিসম কিসম সবজি আর ফ্রুটস কান কিউকাম্বার মুকাই তাজা মির্চা পামকিন টমেটো বেনানা আর দুসরা কান আলাগ আলাগ গ্রুপস আর ইন্ডিভিজুয়ালস রাখিছে ফিয়াদে চিচাম্বা কুজিন এগ্রিকালচারাল হাতিয়ার ইকুইপমেন্টস আর হ্যান্ডিক্রাফটস কান রাখিছে আপনি খান আকাশবাণী কোহিমার পৰা দিয়া খবর শুনি আছে আপনি খান বা ইটো খবর দো নিউজ অন ইয়ার এপ আর ইউটিউব চ্যানেল AIR নিউজ কোহিমার পৰা শুনিবলৈ পাৰিব ডিপার্টমেন্ট অফ এমপ্লয়মেন্ট স্কিল ডেভেলপমেন্ট এন্ড এন্টারপ্রেনারশিপ পৰা স্কিল ট্রেনিং ফর রুরাল ওয়েমেন থ্রু মোবাইল স্কিল মরং ইনিশিয়েটিভ লগা দুসরা ভাগটো বেকিং ডে দুইটা জায়গা কান ছজুবা ফ্যাক্টরি স্মৃতি আর চাকামা কোহিমা ডে স্মৃতি সুরক করে দিছে এই ভাগটি 50 মাইকী কানটো একটা জায়গার পা 25 জনে বেকিং ডে স্কিল হবলে আছে জাখামাদে ট্রেনিং প্রোগ্রাম দো সাভিও ভিসা এডিশনাল ডাইরেক্টর আর চজবাদে ডায়ানা পেটন ADC চজবাব অফিসিয়ালি খোলাই দিছে আহিয়া 2 সপ্তাহে বেনিফিশিয়ারিজ কানবা আলাগ আলাগ বেকিং টেকনিক্স দি কম্প্রেহেন্সিভ ট্রেনিং টু লবলে আছে ইটো কামিয়াব করে খতম হওয়া পাশে সব পার্টিসিপেন্টস বা ট্রেনিং বেকিং দরকার বেকিং টুল কিট পাই কিনা সেলফ এমপ্লয়মেন্টস দি নিজ মফিসার কারণে মত হবলে আর নিজৰ কমিউনিটিজে নিজৰ কাম কৰি কিনে কামাবলৈ এম্পাৱাৰ কৰি দিবলৈ আছে মোবাইল স্কিল মৰং ভেণ্ডো স্কিল অন হুইলছ হৈ কিনে ইটো প্ৰজেক্টে ট্ৰেইনিং দি আছে আৰু ৰুৰেল মাইকী কাণ মাজতে স্কিল ডেভেলপমেণ্ট বঢ়াই দিবলৈ দৰকাৰ ইনিচিয়েটিভ ইকটা হিচাপে জাৰি ৰাখি আছে চিছৰ টুৱেনচাং ডিষ্ট্ৰিক্টে আজানাক ভাৰী বৰষুণ হৈ কিনে যোৱাকালিকটা বুঢ়া মানুহ লগত জীৱন লোকচান কৰি দিছে ভিক্টিমটো ৰিটায়াৰ্ড পাইপ ফিটাৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আৰু ৱাটছন কমিটি মুখী এম কিয়ং লগা মেম্বাৰ একটা হিচাপে পাইজান কৰিছে তাইটো খিদিবৰা আহিয়া সময় নিংটাংকি নতি বানিবা লৈ যাইছে তালাকা গাঁৱটো ঘটনা জাগাৰ কিছুমান 100 মিটাৰ যাই কিনে চামদি পাইছে নিয়মৰ আনিতি খাতৰা বা জীৱন লোকচান কৰি দিয়াৰ কাৰণে চিছৰ ভিলেজ কাউন্সিল বা আজিটো ট্ৰেডিশ্যনেল মুন্তুক দিন হিচাপে ৰাখিছে ভাৰত স্কাউটছ এণ্ড গাইডছ ৱৰ্কা লগা নতুন এপইণ্ট কৰা লিডাৰ্ছ কাৰণে ইণ্ডাকশ্যন প্ৰগ্ৰামটো ডিচি কনফাৰেন্স হল দি আজি ৰাখিছে ইভেণ্টটি ডেপুটি কমিশ্যনাৰ ৱৰ্কা বিনীত কুমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপ আৰু ছিনিয়ৰ এছ ডি ইঅ জেট চানবিমো কে কণ্ডো ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী হিচাপে এপইণ্ট কৰি দিছে তালাগা স্পীচ দি কুমাৰ পৰা একটা টিম জন পৰা হোতাই ভাল কাম কৰিছে আৰু ডাঙৰ নাম কমাই লৈছে ইটো লগত চামিল হ'ব বুলি মন খুচি জনাইছে তাৰ পৰা ভাৰত স্কাউটছ এণ্ড গাইডছ গ'লছ মতলব আৰু প্ৰিন্সিপাল লগা দৰকাৰ খান জনাই কিনে ষ্টুডেণ্টছ লগা কেৰেক্টাৰ বনাই দিয়াদি অৰ্গেনাইজেশ্যন লগা দৰকাৰ কাম খান কৈ দিছে কুমাৰ পৰা কৈছে কি ভাৰত স্কাউটছ এণ্ড গাইডছ পৰা দি ভাগ লোৱাৰ পৰা ষ্টুডেণ্টছ দি আলগ আলগ দুৰ্কাৰ কোৱালিটিজ দি ডিচিপ্লিন মিলাই কিনে ৰাখি দি আছে জন্তুৰ পৰা তাইকালৈকে আহি থকা সময় কামিয়াবটি ডাঙৰ মুদব দিবলৈ আছে নতুন প্ৰেচিডেণ্ট বা মন দি কিনে কমিউনিটিৰ লগতে সেৱা কৰিবলৈ বিশ্বাস জনাইছে আৰু চব লগত মিলাই কিনে ৱৰ্কা স্কাউটছ এণ্ড গাইডছ পৰা কামিয়াব কৰি লোৱা উচ্চ ষ্টেণ্ডাৰ্ডছটো উঠাই ৰাখিবলৈ মন উঠাই দিছে চুমুকুটিমা ডিষ্ট্ৰিক্ট নিচিদি ডিফুবাৰ বস্তি মানুকাংবা এটা পাব্লিক ৰেলীটো আহিয়াকালি ৰাখি কিনে নিয়ম নোহোৱা আলাগ আলাগ টেক্সেচন জবৰদস্তি টকা পইচা উঠাই থাকিয়া পইচা টকা মাঙিবলৈ মানুহ ধৰি লৈ যোৱা আৰু জীৱন খাতৰা কৰি দিয়া কাম খান খিলাফ প্ৰটেষ্ট কৰিবলৈ আছে ৰেলীটো ফুজুৰ 9 বাজি এয়াৰপৰ্ট জাংচন চামনি চুৰু কৰি কিনে গ্ৰীণ পাৰ্ক জাংচন তাক যাব আৰু প্ৰগ্ৰাম একটা এগ্ৰী এক্সপ' গ্ৰাউণ্ডে ৰাখিব কিনে শেষ হবলৈ আছে ৰেল এলেকা 7টি এৰিয়া দি চব দোকান কান্দ ফুজুৰ 8 বাজি বা বন্ধ কৰি কিনে প্ৰগ্ৰাম শেষ কৰাৰ পাছতেই খোলা বুলি জনাই দিছে আৰু আকাশবাণী কহিমাৰ পৰা ইচ্ছা থাকিয়া কেণ্ডিডেটছ লগতে যুৱবাণী য়ুথ প্ৰগ্ৰাম কাৰণে এছাইনমেণ্ট বেচিছটি কেজুৱেল কম্পিয়াৰ্ছ লগা ইম্পায়াৰমেণ্ট অনুমতি এপ্লিকেশ্যন দিবলৈ মাতি আছে কেণ্ডিডেটছটো উমৰ দি 18 বা 25 চাল হবলৈ লাগে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দি ক্লাছ 12 পাছ আৰু ইটো ওপৰত কোনো ষ্ট্ৰীম দি হবলৈ পাৰিব এপ্লিকেশ্যন ফৰ্ম দিবলৈ অন্তিম দিনটো ছেপ্টেম্বৰ 6 তাৰিখ আছে দৰকাৰ জানকাৰী খান্দো অফিচিয়েল ফেচবুক পেজ আৰু একাউণ্ট আকাশবাণী কহিমাৰ পৰা এপ্লিকেশ্যন ফৰ্ম বি মিলাই কিনে লবলৈ পাৰিব খবৰ শেষ দি হেডলাইন সুবাৰা জনাই দি আছে প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু পৰা কৈছে ইছৰোৰ পৰা খালী স্পেচ ছেক্টৰে নহয় কিন্তু দেশলগা ছচিঅ' ইকনমিক উন্নতিকৰণে ডাঙৰ কাম কৰি দিছে এডিচি ৱৰ্কা ৰেনবুমো ইজং পৰা টাউন কাউন্সিলৰ্ছ লগতে ভাল পৰা ভাৱনা কৰি কিনে ফেচলাকান বনা বুলি কৈছে ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশন নাগাল্যান্ড বা আসাম ডাউনটাউন ইউনিভার্সিটির একটা এমওইউ সহি করেছে আর লোকসভায় এমপি সেপংমরণ জামিয়া বা আকাশবাণী কহিমা দিয়ে আহি কেনা সেকশন হেডসরা রিপ্রেজেন্ট করে অফিসিয়াল বাতচিত করেছে। আর আজি রাতে লাগা নাগামিজ খবর ইমানটি শেষ করে আছে। আপনি কান সব কারণে ভাল রাতে হবি।